চিরে পবিত্র খ্যানতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
যিশু তোমাৰ অবিহনে আজি মোৰ এই জীৱন আৰু একো নিবিচাৰো।
আমাৰ মহান পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ আমাৰ পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আচলতে আমি যে জীয়াই আছো বিভিন্ন বিপদ বিঘিনি দুৰ্যোগ দুখ সময়ৰ এই পৃথিৱীত, এই জীৱনৰ প্ৰতিটো দিন প্ৰতিটো ক্ষণ ঈশ্বৰৰ মহান অনুগ্ৰহৰ দান। এই কথা বাৰু আপুনি কেতিয়াবা চিন্তা কৰি চাইছেনে? ঈশ্বৰে আমাক জীয়াই থাকিবলৈ দিছে যাতে আমি ঈশ্বৰক চিনি পাই ঈশ্বৰৰ আজ্ঞামতে চলি দিনে দিনে অধিক ভাল হ'ব পাৰোঁ আৰু আন মানুহৰ মংগলৰ বাবে কাম কৰি যাব পাৰোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানো শ্ৰোতাসকলৰ মংগলৰ বাবেই। এই অনুষ্ঠান শুনি আপুনি বাৰু কিবা প্ৰকাৰে উপকৃত হৈছেনে? অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আমাৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com। আহকচোন প্ৰাৰ্থনাৰে আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ কাৰণ তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিছা। প্ৰাৰ্থনা কৰিছো প্ৰভু, তোমাৰ বাক্য বুজিবলৈ আমাক সহায় কৰা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ আগত তুমি নিজকে প্ৰকাশ কৰা। আমাৰ প্ৰতিজনৰ প্ৰয়োজন অনুসাৰে তুমি কথা কোৱা, যাতে আমি তোমাৰ মাত স্পষ্টভাৱে শুনিবলৈ পাওঁ। অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাৰ লগত থাকি এই অনুষ্ঠান তুমিয়েই পৰিচালনা কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰিয় প্ৰভু যীশুৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি ভালেমান দিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ মঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি মঠিয়ে লিখা শুভবাৰ্তাৰ 18 নম্বৰ অধ্যায়টো চাইছিলো আৰু আজি 19 নম্বৰ অধ্যায়ৰ পৰা চাবলৈ ওলাইছো। আপোনাৰ লগত যদি বাইবেল আছে তেন্তে অনুগ্ৰহ কৰি মঠিৰ 19 নম্বৰ অধ্যায়টো মেলি লওকচোন, আৰু যদিহে নাই মনোযোগেৰে শুনি যাব। পাঠ কৰি দিছো প্ৰথম পদ। ইয়াত এনেদৰে কৈছে, যীশুৱে এইবোৰ কথা কৈ এতালত গালিলৰ পৰা প্ৰস্থান কৰি জৰ্দনৰ সিপাৰে যিহুদিয়াৰ সীমালৈ গ'ল। যীশুৱে এইবোৰ কথা কৈ এতালত, কোনবোৰ কথা? যিবোৰ 16, 17 আৰু 18 নম্বৰ অধ্যায়ত আমি পাই আহিছো। তেওঁ গালিলত যি ক'ব বিচাৰিছিল সেইবোৰ শেষ হোৱাৰ পাছত দক্ষিণলৈ ঘূৰি জৰ্দনৰ সিপাৰে যিহুদিয়াৰ সীমালৈ অৰ্থাৎ জৰ্দন নদীৰ পূব পাৰলৈ আহিছিল। কৈশৰীয়া ফিলিপি অঞ্চলত তেওঁ ঘোষণা কৰিছিল যে তেওঁ জিৰচালেমলৈ হত হবলৈ গৈ আছিল। তেওঁ গালিললৈ যাত্ৰা কৰিছিল আৰু গালিল সাগৰৰ চাৰিওপিনৰ অঞ্চলত তেওঁ সময় কটাইছিল। কফৰনাহুম আছিল তেওঁৰ মুখ্য কাৰ্যালয়ৰ নিচিনা। তেওঁ আনকি পাৰ হৈ গাদাৰলৈকো গৈছিল। এতিয়া তেওঁ যিহুদিয়াৰ সীমাত আছে। 2 নম্বৰ পদ, আৰু বহু মানুহৰ দল তেওঁৰ পাছে পাছে গলত তেওঁ তাত তেওঁবিলাকক সুস্থ কৰিলে। ইয়াত দুটা কথা বিশেষভাৱে আমি চাব বিচাৰিছো, মানুহৰ দল আৰু আনটো হৈছে সুস্থ কৰা হৈছিল। মাত্ৰ কেইজনমান মানুহক সুস্থ কৰা হোৱা নাছিল, তেওঁ অনেক মানুহক সুস্থ কৰিছিল। আমাৰ প্ৰভুৱে যাওঁতে যাওঁতে অনেকক সুস্থ কৰিছিল। যদি কোনোবা সুস্থ হ'ব বিচাৰিছিল তেওঁবিলাক সুস্থ হ'ব পাৰিছিল, অনেকক তেওঁ সুস্থ কৰিছিল। এতিয়া ধৰ্মীয় নেতাবিলাকে ত্যাগপত্ৰৰ বিষয়ে এটা প্ৰশ্ন লৈ তেওঁৰ ওচৰলৈ আহিছে। আমাৰ প্ৰভুৱে বিবাহ আৰু বিবাহ বিচ্ছেদৰ বিষয়ে ঈশ্বৰৰ আদৰ্শৰ পুনৰুক্তি কৰিছে। 3 নম্বৰ পদ, তেতিয়া ফৰিচীবিলাকে তেওঁৰ ওচৰলৈ আহি পৰীক্ষা কৰি তেওঁক সুধিলে, যে সেই কাৰণতে তিৰোতাক ত্যাগ কৰিব পায়নে? ফৰিচীবিলাকে তেওঁক পৰীক্ষা কৰিবলৈ আহিছিল। তেওঁবিলাকে তেওঁক মুচিৰ বিধানৰ বিৰুদ্ধে সাজিবলৈ চেষ্টা কৰি তেওঁৰ পিছে পিছে আহি আছিল। যে সেই কাৰণতে তিৰোতাক ত্যাগ কৰিব পায়নে? বৰ্তমান সময়তো খ্ৰীষ্টীয় বিশ্বাসীবিলাকৰ মাজত এইটো এটা এৰাব নোৱাৰা প্ৰশ্ন। মানুহৰ মংগলৰ বাবে যিবোৰ ব্যৱস্থা মানৱ জাতিৰ সকলোৰে প্ৰতি ঈশ্বৰে দিছিল, সেইবোৰৰ অলপ অচৰপ ভিতৰুৱা কথা আমি চোৱা উচিত। উদাহৰণস্বৰূপে, তেওঁ ঘৰখনৰ সুৰক্ষাৰ বাবে বিবাহৰ ব্যৱস্থাটো দিছিল। পৰিত্ৰাণপ্ৰাপ্ত হওক বা নহওক, সমগ্ৰ মানৱ জাতিৰ প্ৰতি এই বিবাহ ব্যৱস্থাটো ঈশ্বৰে দিয়া এক আশীৰ্বাদস্বৰূপ। আন এটা উদাহৰণ এইয়ে যে জাতিটোৰ সুৰক্ষাৰ বাবে ইয়াৰ নাগৰিকবিলাকৰ জীৱনক সুৰক্ষা দিবলৈ ঈশ্বৰে দিয়া সেইটো এটা মুখ্য সুধবিচাৰ। প্ৰতিজন ব্যক্তিৰ সুৰক্ষাৰ বাবে ঈশ্বৰে বিশ্ৰামবাৰৰ ব্যৱস্থাও দিছিল, যাতে মানুহে সপ্তাহত এদিন জিৰণি ল'ব পাৰে। ঈশ্বৰে এই ব্যৱস্থাবোৰ ব্যক্তিবিশেষ, পৰিয়াল আৰু জাতিটোৰ সুৰক্ষাৰ বাবে দিছিল, আৰু এইবোৰ সমগ্ৰ মানৱ জাতিলৈ দিয়া ব্যৱস্থা আছিল। পিছত তেওঁ সেইবোৰ তেওঁৰ মনোনীত লোকসকলৰ বাবে নিৰ্দিষ্ট কৰিছিল। এতিয়া এই বিবাহ সম্বন্ধীয় প্ৰশ্নটোত অলপ মন দিওঁ হওক। ইয়াত ইছৰাইল জাতিটোৰ অতি সূক্ষ্ম প্ৰসংগত কথাটো উত্থাপিত হৈছে। আজি খ্ৰীষ্টীয় লোকৰ পোহৰত আমি এই কথাটো লক্ষ্য কৰোঁ হওক, যেই সেই কাৰণতে তিৰোতাক ত্যাগ কৰিব পায়নে? চাৰি নম্বৰ পদ, তাতে তেওঁ উত্তৰ দি ক'লে, সৃষ্টিকৰ্তাই যে তেওঁলোকক আদিতে পুৰুষ আৰু স্ত্ৰী কৰি সৃজিলে, ইয়াত এই কথা প্ৰভু যীশুৱে জনাই দিছে যে সৃষ্টিকৰ্তা ঈশ্বৰে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিছিল, আৰু বিবাহ সম্বন্ধে এই বিশেষ ব্যৱস্থা ঈশ্বৰে আচলতে আৰম্ভ কৰিছিল। মুচিৰ বিধানত যতদূৰ উল্লেখ কৰা হৈছিল সেইমতে বিবাহ যিদৰে বেয়া কথা নহয়, সেইদৰে এজন বিদেশীৰ বাবে ত্যাগপত্ৰ দিয়াও বেয়া কথা নাছিল। উদাহৰণস্বৰূপে, যদি পুৰোহিতৰ জীয়েকে এজন বিদেশীক বিয়া কৰাইছিল, তেন্তে তাইক ইছৰাইল জাতিটোৰ পৰা বহিষ্কাৰ কৰাৰ নিচিনা হৈছিল। অৱশ্যে সময়ৰ সোঁতত মুচিৰ বিধানখন অৰ্থহীন যেন হৈ পৰিছিল, আৰু পিঠা ভজাৰ নিচিনাকৈ অমূলক চাতুৰ্যটো ত্যাগপত্ৰ দিয়া মঞ্জুৰ কৰা হৈছিল। ফলস্বৰূপে আমাৰ প্ৰভুৰ সময়ত ত্যাগপত্ৰ দিয়া সম্পৰ্কত অনেক বিতৰ্কৰ সৃষ্টি হৈছিল। পাঁচ আৰু ছয় নম্বৰ পদ, আৰু এই হেতুকে মানুহে নিজৰ পিতৃ মাতৃক এৰি নিজৰ তিৰোতাত আসক্ত হৈ দুয়ো এক দেহ হ'ব বুলি ক'লে, এই কথা তোমালোকে পঢ়া নাইনে? তেন্তে তেওঁলোক আৰু দুজন নহয় কিন্তু এক দেহ হয়। এতেকে ঈশ্বৰে যাক যোগ কৰি দিলে তাক মানুহে বিয়োগ নকৰক। এইখিনি কথা আমাৰ বাবে যথেষ্ট পৰিচিত। মনুষ্য পৰিয়ালত পাপে প্ৰৱেশ কৰাৰ আগেয়ে নৰ আৰু নাৰীৰ বাবে ঈশ্বৰৰ এইটো মূল পৰিকল্পনা আছিল। ত্যাগপত্ৰ দিয়াটো ঈশ্বৰৰ মূল পৰিকল্পনা নাছিল। কিয় বাৰু? কাৰণ পাপ ঈশ্বৰৰ মূল পৰিকল্পনাত নাছিল, আৰু বিবাহ বিচ্ছেদ সদায়েই এটা পাপৰ ফল। যি সম্বন্ধ বা যি কাৰ্য বিবাহ বিচ্ছেদৰ কাৰণ হৈ পৰে, সেই সম্বন্ধ বা কাৰ্যত নিশ্চয় পাপ থাকে। সাত নম্বৰ পদ, তেওঁবিলাকে তেওঁক সুধিলে, তেনেহ'লে ত্যাগপত্ৰ দি ত্যাগ কৰিবলৈ মুচিয়ে কিয় আদেশ দিলে? তেওঁবিলাকৰ প্ৰশ্নৰ ভিত্তিমূলটো পাবলৈ হ'লে আমি দ্বিতীয় বিৱৰণ চৌব্বিছ নম্বৰ অধ্যায়ৰ একৰ পৰা চাৰি নম্বৰ পদলৈকে পঢ়া উচিত। দ্বিতীয় বিৱৰণ চৌব্বিছ অধ্যায়ৰ একৰ পৰা চাৰি নম্বৰ পদ, সেইখিনি পঢ়িলে আমি এই কথাটো বুজি পাওঁ, মুচিয়ে ত্যাগপত্ৰ দিবলৈ কিয় অনুমতি দিছিল। আঠ নম্বৰ পদ, তেওঁ ক'লে, তোমালোকৰ কঠিন মনৰ কাৰণে মুচিয়ে তোমালোকক নিজৰ তিৰোতা ত্যাগ কৰিবলৈ অনুমতি দিলে, কিন্তু আদিৰে পৰা তেনে নাছিল। মুচিয়ে কিয় অনুমতি দিছিল? তেওঁবিলাকৰ কঠিন মনৰ কাৰণে। মানৱ জাতিটোলৈ বিবাহ দিয়া হৈছিল, আৰু এইটোৱেই মানুহৰ আটাইতকৈ মৰমৰ আৰু মিঠা সম্বন্ধ। আচলতে বিবাহে খ্ৰীষ্ট আৰু মণ্ডলীৰ মাজৰ সম্বন্ধক সূচাইছিল। গতিকে কেৱল বিশ্বাসীসকলেহে এই উচ্চ আৰু পবিত্ৰ সম্বন্ধৰ ক্ষেত্ৰত স্থিৰ হ'ব পাৰে। যেতিয়া তেওঁলোক অসফল হয় আৰু মনৰ কঠিনতা আৰু তিক্ততাই প্ৰৱেশ কৰে, তেতিয়া বিবাহ এটা কপটীয়া বস্তু হৈ পৰে, আৰু ই কেৱল বিবাহৰ ভাওনা যেনহে হৈ পৰে। প্ৰিয় শ্ৰোতা, বিবাহ স্বৰ্গতো কৰা হৈছে আৰু নৰকতো কৰা হৈছে। যেতিয়া বিবাহ ভুল স্থানত কৰা হয়, তেতিয়া সমস্যাই দেখা দিবলৈ ধৰে। আনকি খ্ৰীষ্টীয় লোকবিলাকেও জানিব পাৰিছে যে বিবাহ আজি অতি সুলুক ধুলুক প্ৰস্তাৱ যেন হৈ পৰিছে। মানুহৰ কঠিন মনৰ কাৰণে ঈশ্বৰে ত্যাগপত্ৰ দিবলৈ অনুমতি দিছিল। ঈশ্বৰ আমাৰ প্ৰতি দয়ালু, কিন্তু তেওঁৰ পৰিকল্পনাত ত্যাগপত্ৰ দিয়া কথাটো কেতিয়াও নাছিল। এনে অনেক ত্যাগপত্ৰ দিয়া লোক আছে যিসকলে এই পুস্তকখন হয়তো অধ্যয়ন কৰিব। ত্যাগপত্ৰ দিয়াৰ ভিত্তিমূলটো সদায়েই পাপ, কিন্তু আমি সকলোৱে পাপী। ঈশ্বৰে নৰবধিক ক্ষমা কৰিব পাৰিলে ত্যাগপত্ৰ দিয়া লোককো নিশ্চয় ক্ষমা কৰিব পাৰে, কিন্তু আমি স্বীকাৰ কৰিব লাগে যে ত্যাগপত্ৰ দিয়াৰ ভিত্তিমূলটো পাপ। এতিয়া আমাৰ প্ৰভুৱে এটা নতুন কিবা দিবলৈ গৈছে। ন নম্বৰ পদ, আৰু মই তোমালোকক কওঁ, যিকোনোৱে ব্যভিচাৰত বাজে আন কাৰণত নিজৰ তিৰোতাক ত্যাগ কৰি অন্যক বিয়া কৰে, সি ব্যভিচাৰ কৰে, আৰু যিকোনোৱে ত্যক্ত হোৱা সেই তিৰোতাক বিয়া কৰে সিও ব্যভিচাৰ কৰে। ব্যভিচাৰে বৈবাহিক সম্বন্ধত ভাঙোন আনে আৰু ত্যাগপত্ৰ দিয়াৰ এটা পথ মুকলি কৰে। কোনো কোনোৱে কয়, হয় কিন্তু এই দৰিদ্ৰ খ্ৰীষ্টীয় মহিলাগৰাকীয়ে এজন মদাহীক বিয়া কৰিছিল, নাইবা এজন খুব ভাল খ্ৰীষ্টীয় লোকে এগৰাকী ভক্তিহীন মহিলাক বিয়া কৰাইছে। তথাপি বিবাহৰ বন্ধনলৈ আমি সন্মান দেখুৱাবই লাগিব। অৱশ্যে বিশ্বাসীবিলাকে আন এটা কাৰণত পৃথক হ'ব পাৰে, যিটো প্ৰথম কৰিন্থিয়া 7 অধ্যায়ৰ মূল বিষয় বুলি ক'ব পাৰি। কিন্তু ত্যাগপত্ৰ দিবলৈ কেৱল ব্যভিচাৰৰ ভিত্তিতহে অনুমতি দিয়া হৈছিল। ত্যাগপত্ৰ দিয়া ব্যৱস্থাটো নিৰপৰাধীজনে পুনৰ বিবাহ কৰাৰ অনুমতিৰ বাবেহে গ্ৰহণ কৰা হৈছিল। এই নীতি কেৱল বিশ্বাসীসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়। অবিশ্বাসীসকল খ্ৰীষ্টৰ ওচৰলৈ অহাটো ঈশ্বৰে বিচাৰে। তেওঁ বিবাহিতই হওক বা ত্যাগপত্ৰ দিয়াই হওক বা অকলশৰীয়াই হওক, তেওঁ হেৰুৱা সন্তান, তেওঁ খ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিব লাগিব, আৰু গ্ৰহণ নকৰালৈকে একো পাৰ্থক্য নুবুজায়। বিশ্বাসীবিলাকে মন কৰিবলগীয়া অতি দৰকাৰী কথাটো এইয়ে যে তেওঁ ত্যাগপত্ৰ দিয়াৰ এটাই কাৰণ স্থাপন কৰিছে, আৰু সেইটো হৈছে ব্যভিচাৰ। এতিয়া ধৰা হওক এজন বিশ্বাসীক স্বামী বা স্ত্ৰীয়ে আন কিবা কাৰণত ত্যাগপত্ৰ দিলে, তেতিয়া সেই নিৰ্দোষীজনৰ কি হ'ব? নিশ্চয় যদি তাত ব্যভিচাৰ হৈছে আৰু আন কাৰণো আছে, তেন্তে নিৰ্দোষীজনক পুনৰ বিবাহ কৰিবলৈ অনুমতি দিয়া হৈছে। আমি বিশ্বাস কৰোঁ যে সেই সমগ্ৰ বিবেচনাটো এই নিৰ্দিষ্ট বিষয়ত আছে। এতিয়া ইয়াতো এটা কিবা জৰুৰী কথা আছে, চাওঁচোন আহক। 10 পদ ইয়াত এনেদৰে লিখা আছে, তেতিয়া শিষ্যবিলাকে তেওঁক ক'লে, নিজৰ তিৰোতাৰে সৈতে পুৰুষৰ যদি এনে সম্বন্ধ হয় তেন্তে বিয়া নকৰোৱাই ভাল। শিষ্যবিলাকে কৈছে, তেন্তে বিয়া নকৰোৱাই ভাল হ'ব, তেনেহ'লে এনে সমস্যাৰ পৰা আমি বাচি থাকিব পাৰিম, এনেকুৱা সমস্যাৰ সৃষ্টি নহ'বই। 11 পদ, তাতে তেওঁলোকক ক'লে, যিবিলাকক শক্তি দিয়া হৈছে, এইটো এটা দৰকাৰী কথা, বিশেষকৈ আমাৰ এই বৰ্তমান সময়ত এইটো এটা দৰকাৰী কথা। ইয়াৰ পিছৰ পদটোত আমাৰ প্ৰভুৱে এটা গুৰুত্বপূৰ্ণ শিক্ষা স্থাপন কৰিছে। 12 পদ, তেওঁবিলাকৰ বাহিৰে আনে এই কথা গ্ৰাহ্য নকৰে, যিয়ে গ্ৰাহ্য কৰিব পাৰে সেয়ে গ্ৰাহ্য কৰক। 13 পদ, কিয়নো কোনো কোনো মাকৰ গৰ্ভৰ পৰাই নপুংসক হৈ জন্ম পাইছে, কোনোবিলাক মানুহে কৰা নপুংসক, আৰু কোনো কোনো স্বৰ্গৰাজ্যৰ নিমিত্তে নিজকে নিজে কৰা নপুংসক আছে, যিয়ে গ্ৰাহ্য কৰিব পাৰে সেয়ে গ্ৰাহ্য কৰক। কোনো কোনোৱে মাকৰ গৰ্ভৰ পৰা নপুংসক হৈ জন্ম পাইছে। কিছুমান এনে পুৰুষ আৰু মহিলা আছে যিবিলাকে বিয়া কৰোৱাৰ প্ৰয়োজন নহয়, তেওঁবিলাকে নিজে নিজেই ভালদৰে জীৱন নিৰ্বাহ কৰে। বহু বছৰ আগতে এগৰাকী কুমাৰী মহিলাই কৈছিল, মই বিয়া কৰিবলৈ প্ৰয়োজনবোধ নকৰোঁ, মোৰ এটা ধোঁৱাই থকা চৌকা, ভুকি থকা কুকুৰ আৰু হাও দিয়া ভাটৌ আছে, তেনেস্থলত মোক এজন পুৰুষৰ অকণো আৱশ্যক নাই। সেইটো তাইৰ বাবে হয়তো শুদ্ধ হ'ব পাৰে আৰু আন বহুতৰ বাবে শুদ্ধ হ'ব পাৰে, কিন্তু সেইটো প্ৰত্যেকৰ বাবে শুদ্ধ নিশ্চয় নহয়। কোনোবিলাক মানুহে কৰা নপুংসক, কিছুমান মণ্ডলীয়ে এনে নিয়ম বান্ধি দিয়ে যে কিছুমান নিৰ্দিষ্ট পদত থাকিলে লোকজনে বিয়া কৰিব নালাগিব, তেওঁলোকে তেনে কৰাৰ কোনো অধিকাৰ নাই। আৰু কোনো কোনো স্বৰ্গৰাজ্যৰ নিমিত্তে নিজকে নিজে কৰা নপুংসক আছে, এনে এগৰাকী মহিলাক আমি জানো যিগৰাকী পৰিচৰ্যা ক্ষেত্ৰলৈ গৈছিল। যোৱাৰ আগতে তাইক কোৱা হৈছিল, চোৱা তাত তুমি বিয়া হোৱাৰ কোনো সুযোগ নাপাবা। উত্তৰত তাই কৈছিল, সেই বিষয়ে মই ঠিক কৰিলো, মই সেই বলিদান কৰিবলৈ মনস্থ কৰিছো। তাই এইবুলি স্ব ইচ্ছাই দৃঢ়ভাৱে কৈছিল। কোনো কোনোৱে কয়, প্ৰচাৰকে বিয়া কৰোৱা উচিত বুলি আপুনি ভাবে নেকি, বা পুৰোহিতজনে বিয়া কৰোৱা উচিত বুলি আপুনি ভাবেনে? এইটো আচলতে ব্যক্তিজনৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ প্ৰত্যেকেই আমাৰ নিজৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। এতিয়া আমি এটা গুৰুত্বপূৰ্ণ কথা পাম, 13-15 পদলৈকে পঢ়ি দিছো। তেতিয়া তেওঁ যেন শিশুবিলাকৰ গাত হাত দি প্ৰাৰ্থনা কৰে এই নিমিত্তে তেওঁৰ ওচৰলৈ সিহঁতক অনা হৈছিল, তাতে শিষ্যবিলাকে তেওঁলোকক ডবিয়ালে। কিন্তু যীশুৱে ক'লে, শিশুবিলাকক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা, কিয়নো স্বৰ্গৰাজ্য এনেকুৱাবিলাকৰহে। তেতিয়া তেওঁ সিহঁতৰ গাত হাত দি সেই ঠাইৰ পৰা গ'ল। এই শাস্ত্ৰাংশত এনে সন্তানবিলাকৰ পৰিত্ৰাণৰ বাবে এক বহল ভিত্তি আছে, যিবিলাক শৈশৱ কালতেই মৃত্যুবৰণ কৰে। এইকাৰণেই আমি শিশুবিলাকলৈ শুভবাৰ্তামূলক শিক্ষা দিয়া উচিত। কোনোবাই ক'ব পাৰে যে এক মিনিট ৰ'বচোন, তাৰ পাছত প্ৰতিজনকে ৰক্ষা কৰিব পৰা যাব যদি আমি শিশুবিলাকৰ দৰে তেওঁবিলাকৰ ওচৰত উপস্থিত হওঁ। নহয়, এইটো কোনোপধ্যেই সত্য নহয়, কাৰণ তেওঁবিলাক পিছতহে দায়িত্বপূৰ্ণ বয়সত উপনীত হয়। শিশুবিলাকৰ অন্তৰলৈ শুভবাৰ্তা দিবলৈ কৰা চেষ্টাৰ কাৰণটো হৈছে যেতিয়া তেওঁবিলাকে দায়িত্বপূৰ্ণ বয়সত উপস্থিত হ'ব তেতিয়া তেওঁবিলাকে খ্ৰীষ্টৰ বাবে এটা সংকল্প গ্ৰহণ কৰিব। এইটো অতি দৰকাৰী কথা। এজন পালকে কৈছিল, মোৰ ছোৱালী সন্তানটিয়ে 7 বছৰ বয়সত খ্ৰীষ্টৰ বাবে এটা সংকল্প কৰিছিল। সেই সময়ৰে পৰা মই তাইক বহুবাৰ সুধিছিলো তাই সঁচাকৈয়ে প্ৰভুক ত্ৰাণকৰ্তাৰূপে বিশ্বাস কৰিছিল নে নাই। এদিন তাই কৈছিল, দেউতা, আপুনি কিয় মোক একেটা প্ৰশ্নকে বাৰে বাৰে সুধি থাকে? মই কৈছিলো, মই নিশ্চিত হ'ব খোজো যে তুমি সঁচাকৈয়ে প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছা। আচলতে দায়িত্বপূৰ্ণ বয়সতহে সংকল্প কৰিব লাগে, আৰু সেই বয়স কিমান আমি খাটাংকৈ ক'ব নোৱাৰো। আমি কেৱল জানো যে আমাৰ শিশুবিলাকক শুভবাৰ্তা দিয়াটো অতি দৰকাৰী কথা। বাটৰ কাষত থিয় হৈ এই কথা কৈ থকাৰ পৰিৱৰ্তে আহক আমি তেওঁলোকক শুভবাৰ্তা দিওঁ, আৰু তাৰ পাছত তেওঁবিলাকে খ্ৰীষ্টক বিশ্বাস কৰিবলৈ আমাৰ শক্তিৰে পৰাখিনি সকলো শেষ কৰি সিবিলাকক দায়িত্বপূৰ্ণ বয়সত উপনীত নোহোৱালৈকে সেইদৰেই আমি কৰি থাকোঁ হওক। এইটো অতি মনোগ্ৰাহী কথা যে আমাৰ প্ৰভুৱে ত্যাগপত্ৰ দিয়াৰ কথা কৈ কৈ হঠাতে শিশুবিলাকৰ বিষয়ে কথা ক'বলৈ আৰম্ভ কৰিছে। গুৰুত্বপূৰ্ণ কথাটো হৈছে যিকোনো ত্যাগপত্ৰ দিয়াৰ ক্ষেত্ৰত সন্তানৰ বিষয়টো অতি জৰুৰী। 16 আৰু 17 পদ, আৰু চোৱা, কোনো এজনে তেওঁৰ ওচৰলৈ আহি সুধিলে, হে গুৰু, মই অনন্ত জীৱন পাবলৈ কি সৎকৰ্ম কৰিব লাগে? তাতে তেওঁক ক'লে, সতৰ বিষয়ে মোক কিয় সুধিছা? সৎ এজনা মাত্ৰ আছে, কিন্তু তুমি যদি সেই জীৱনত সোমাবলৈ ইচ্ছা কৰা তেন্তে আজ্ঞাবোৰ পালন কৰা। এই ডেকা মানুহজনে প্ৰভু যীশুক কেনেকৈ সম্বোধন কৰিছে মন কৰকচোন। তেওঁক গুৰু বুলি সম্বোধন কৰিছে, তেওঁ স্বীকাৰ কৰিব বিচাৰিছে যে তেওঁ সৎ। সতৰ বিষয়ে মোক কিয় সুধিছা? আচলতে ইংৰাজী বাক্যটোৰ অসমীয়া ভাঙনি এনে হ'ব লাগিছিল, মোক কিয় সৎ বুলিছা? তেওঁ কৈছিল, সৎ এজনা মাত্ৰ আছে আৰু সেইজনা হৈছে ঈশ্বৰ। গতিকে তেওঁ ইয়াকে বুজাইছিল যে যদি তুমি মোক সৎ বুলি কৈছা তাৰ কাৰণটো হৈছে ময়ে ঈশ্বৰ। তাৰ পাছত প্ৰভু যীশুৱে এই ডেকা মানুহজনৰ জীৱনত আজ্ঞা প্ৰকাশ কৰিছে। 18-20 নম্বৰ পদ, তেওঁ সুধিলে, কি কি আজ্ঞা? তাতে যীশুৱে ক'লে, নৰবধ নকৰিবা, ব্যভিচাৰ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, নিজৰ পিতৃ মাতৃক সন্মান কৰা, আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা। তাতে সেই ডেকাই তেওঁক ক'লে, মই এই সকলোকে পালন কৰিলোঁ, মোৰ আৰু কি বাকী আছে? এই ডেকা মানুহজনে এই আজ্ঞাবোৰ পালন কৰি অহা বুলি ক'ব পাৰিছিল, কিন্তু তথাপি জীৱনত এটা অভাৱ অনুভৱ কৰিছিল। আমাৰ প্ৰভুৱে তেওঁক দিয়া আজ্ঞাবোৰ 10 আজ্ঞাৰ শেষাংশৰ গাঁথনি, যিবোৰ মানুহে মানুহৰ প্ৰতি কৰিব লাগে। 10 আজ্ঞাৰ প্ৰথমটো কৰিবলগীয়া কাম হৈছে ঈশ্বৰৰ সৈতে মানুহৰ সম্বন্ধ ৰক্ষা কৰা। আমাৰ প্ৰভুৱে সেইবোৰ কোৱা নাছিল, কাৰণ তেওঁ এই ডেকা মানুহজনক তেওঁৰ বিবেচনা অনুযায়ী পৰিচালনা কৰিছে। 21 নম্বৰ পদ, যীশুৱে তেওঁক ক'লে, তুমি যদি সিদ্ধ হ'বলৈ ইচ্ছা কৰা তেন্তে তোমাৰ সৰ্বস্ব বেচি দৰিদ্ৰবিলাকক দান কৰা, তেহে স্বৰ্গত তোমাৰ ধন হ'ব, আৰু আহা মোৰ পাছে পাছে চলাহি। আচলতে ডেকা মানুহজনে যে ঈশ্বৰক সম্পূৰ্ণ হৃদয়েৰে ভাল নাপায় সেই কথাটোৱেই প্ৰভু যীশুৱে দেখুৱাব খুজিছে। 22 নম্বৰ পদ, এই কথা শুনি সেই ডেকা দুখিত হৈ গুচি গ'ল, কিয়নো তেওঁ বহু ধন সম্পত্তি থকা মানুহ আছিল। অৰ্থাৎ ডেকাজনে মুখেৰেহে ঈশ্বৰক প্ৰেম কৰোঁ বুলি কৈছিল, কিন্তু তেওঁ ঈশ্বৰতকৈ ধনক বেছি প্ৰেম কৰিছিল। 23 নম্বৰ পদ, তেতিয়া যীশুৱে তেওঁৰ শিষ্যবিলাকক ক'লে, মই তোমালোকক স্বৰূপকৈ কওঁ, স্বৰ্গৰাজ্যত সোমোৱা ধনী লোকৰ দুঃসাধ্য। এই কথা আজিও সত্য। 24 নম্বৰ পদ, পুনৰাই তোমালোকক কওঁ, ধনী লোকে ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বেজীৰ বিন্ধাই দি উঠ সৰকি যোৱাই উজু। সঁচা কথা, নিজৰ ধন সম্পত্তিক উচ্চ স্থান দিয়া লোকে ঈশ্বৰক সহজে গ্ৰহণ কৰিব নোৱাৰে, বৰং তাতকৈ বেজী এটাৰ বিন্ধাই দি উৎসৰকি যোৱাই সহজ। 25 পদৰ পৰা পাঠ কৰিছো, এই কথা শুনি শিষ্যবিলাকে অতিশয় বিস্ময় মানি ক'লে, তেনেহ'লে কোনে পৰিত্ৰাণ পাব পাৰে? 26 পদ, তাতে যীশুৱে তেওঁলোকলৈ চাই ক'লে, ই মানুহৰ অসাধ্য, কিন্তু ঈশ্বৰৰ সকলো সাধ্য। প্ৰিয় শ্ৰোতা, আনকি ধনী মানুহেও সকলো পৰিত্যাগ কৰি প্ৰভু যীশুক নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা আমি দেখি আছো আৰু এনেকুৱা ঘটি আছে, কাৰণ ঈশ্বৰৰ কাৰণে সকলো সাধ্য। 27-28 পঢ়ি দিম। তেতিয়া পিতৰে উত্তৰ দি তেওঁক ক'লে, চাওক, আমি সকলোকে এৰি আপোনাৰ পাছে পাছে আহিলো, তেনেহ'লে আমি কি পাম? তাতে যীশুৱে তেওঁলোকক ক'লে, মই তোমালোকক স্বৰূপকৈ কওঁ, নতুন সৃষ্টিত যেতিয়া মানুহৰ পুত্ৰ নিজৰ প্ৰভাৱৰ সিংহাসনত বহিব, তেতিয়া মোৰ পাছে পাছে অহা তোমালোকে 12 সিংহাসনৰ ওপৰত বহি ইছৰাইলৰ 12 ফৈদৰ সুদবিচাৰ কৰিবা। প্ৰভু যীশুৱে পিতৰক স্বাৰ্থপৰ বুলি ধমক দিয়া নাছিল, কিন্তু তেওঁ যে পুৰস্কাৰ পাব সেই কথাই জনাইছিল। 29-30 আৰু যিকোনোৱে ঘৰ বা ভাই ভনী বা পিতৃ মাতৃ বা সন্তান বা মাটিকে মোৰ নামৰ নিমিত্তে এৰে তেওঁ 100 লাভ পাব আৰু অনন্ত জীৱনৰ অধিকাৰী হ'ব, কিন্তু আগ হোৱাবিলাকৰ অনেক পাছ হ'ব আৰু পাছ হোৱাবিলাকৰ অনেক আগ হ'ব। পৰিত্ৰাণপ্ৰাপ্ত যিসকল লোকে যীশুৰ হকে বলিদান দিলে তেওঁলোকৰ বাবে পুৰস্কাৰ আছে। অজ্ঞাত সাধুবিলাকৰ অনেকক, যিবিলাকৰ কথা আগতে কোনেও হয়তো শুনা নাই, সেইসকলক এসময়ত প্ৰভু যীশুৱে প্ৰথম স্থান দিব। আমি ভাবোঁ অনেক খ্ৰীষ্টীয় প্ৰখ্যাত নেতা যিবিলাকে এই জীৱনত বৰ মাতেৰে জয়ধ্বনি কৰে তেওঁবিলাকক হয়তো হেয় কৰা হ'ব যেতিয়া ঈশ্বৰৰ অনেক অজ্ঞাত সাধু লোকক পুৰস্কৃত কৰা হ'ব। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুৰ পৰা পুৰস্কাৰ লাভ কৰিবনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।